সুপার হিট 93.5 রেড এফএম আর মর্নিং নাম্বার 1 অফ মান্ডি আর এডিয়া উংলি মুভি কোনৰ পৰা এই গানটো শুনাৰ লগে লগে সময় এডিয়া 9:38 আৰু চলি আছে মর্নিং নাম্বার 1 শো আৰু মর্নিং নাম্বার 1 ত আজি আমি কথা পাতি আছো আমাৰ গেষ্ট প্যারামেডিক ইনষ্ট্ৰাক্টৰ ডক্টৰ অৰিন্দম দেৱৰ হৈ। সো ডক্টৰ, আমি কথা পাতি আছিলো যে ভূমিকম্পৰ ক্ষেত্ৰত আমি প্ৰত্যেকে পেনিক ষ্ট্ৰিকেন হোৱাটো খুবেই স্বাভাৱিক, কিন্তু প্ৰেক্টিকেলি কাম ল'ব লাগিব। লাষ্ট টাইম দেখা গ'ল যে যেতিয়া মুভি চলি আছিলে, যেতিয়া সেই ভূমিকম্পটো আহিছিলে 7:25 মানত, তেতিয়া দেখা গ'ল যে মানুহ খুব দৌৰা ধপৰাকৈ ওলাই গৈছে। উই অল আৰ মেচিয়ৰ্ড, আমি প্ৰত্যেকে খুব মেচিয়ৰ্ড, গতিকে মুভি হলত আমি এক্সপেক্ট কৰোঁ যে প্ৰত্যেকগৰাকীয়ে খুব মেচিয়ৰ্ড হ'ব, কিন্তু দেখা যায় যে তাত আটাইতকৈ বেছি এটা ষ্টেম্পেড হোৱাৰ চান্স থাকে। গতিকে কি চাজেশ্যন আগবঢ়াব যদি মুভি হলত ইন কেছ ইট
ৰিচেণ্টলি, ইনফেক্ট মই শুনিছোঁ থ্ৰু ফ্ৰেণ্ডছ, ছুটিৰ দিন আছিলে আৰু ইভিনিং টাইম আছিলে, চবেই মানে ধৰক মুভি চাব গৈছে বহুত মানুহ, ঠিক আছে, আৰু ডাঙৰ হলবোৰ অলপ এটা এডভান্টেজ থাকে কি ডাঙৰ হলবোৰ আৰু গ্ৰাউণ্ড লেভেলত থাকে, বাট মাল্টিপ্লেক্সেছ খিনি জেনেৰেলি বিল্ডিঙৰ ওপৰত থাকে, চ' পেনিক কৰিব নালাগে, সেইটোৱে হল। আৰু কি পটককেতো ওলাই আহিব নোৱাৰে, টাইম লাগিব আৰু ইমান মানুহ একেলগে ওলাব নোৱাৰে, চ' বেষ্ট পাৰ্ট ইজ কি ভূমিকম্পৰ ডেমেজটো নহব, কিন্তু বিকজ অফ দ্য পেনিক মানুহে ঠেলা হেঁচিব, দৌৰিব, এজনৰ ওপৰত এজন পৰিব, সেইটো ৰিলেটেড ইঞ্জুৰিজবোৰ বেছিকৈ হ'ব। চ' মই চবকে ৰিকুৱেষ্ট কৰিছো সেইটো সময়ত শান্তি থাকিব লাগে, ঠিক আছে, পেনিক কৰিব নালাগে আৰু দে শুড ৱেইট ইট আউট। যেতিয়া ফাৰ্ষ্ট জোকৰণিটো ৰখিছে তেতিয়া ছেফ গ্ৰাউণ্ডলৈ যাব লাগে, থিং ইজ দেট দে শুড ৱেইট ইট আউট ইফ পচিবল, আৰু যদি এনেকুৱা নহয় বেষ্ট পাৰ্ট ইজ ইউজ দ্য ষ্টেয়াৰ্ছ, নট টু ইউজ দ্য লিফ্ট এট এনি কষ্ট, এণ্ড দে শুড জাষ্ট নট পুছ ইচ আদাৰ, জাষ্ট ডিকয় কৰি যেনেকে লাইন কৰি ওলাই যদি যাব পাৰে সেইটো হলে ভাল। সেইকাৰণে আমি কওঁ কি, সেইটো কাৰণে ডিজাষ্টাৰ ড্ৰিলবোৰ হোৱা খুব দৰকাৰ।
এক্সেক্টলি, আৰু দেখা গৈছে যে এতিয়া ৰিচেণ্টলি বহুত এপাৰ্টমেণ্টছৰ গুৱাহাটীত লিফ্টবোৰ টোটেলি বেয়া হৈ আছে, আৰু লাষ্ট টাইম যেতিয়া আমি কণ্টেক্ট কৰিছিলোঁ লিফ্ট ৰিপেয়াৰ কৰা সকলক, তেওঁলোকে কৈছে তাহাঁতি ইমানেই অভাৰলোডেড হৈ আছে যে নেক্সট ওৱান উইকলৈকে তেওঁলোকৰ মানে শ্বিডিউল খালিয়ে নাই, তাৰমানে কিমান লিফ্ট বেয়া হৈছে, কিমান ক্ৰেকছ আহিছে, গতিকে সেইটো বৰ চিন্তনীয়, আৰু সেইকাৰণে দেখা যায় বহুতে সেই লিফ্টটো ল'বলৈ যায় ভূমিকম্প দিয়াৰ সময়ত, বাট আই থিংক দেট শুড বি ৰিয়েলি এভইডেড,
দে শুড অলৱেজ ইউজ দ্য ষ্টেয়াৰকেছ।
এবছলুটলি, হাই ৰাইজ বিল্ডিংছবিলাকত কি হয়, মানুহৰ পেনিকটো খুব বেছি
হয়,
গতিকে সেই বিষয়ে আমি কথা পাতিম, কিন্তু তাৰ আগতে আমি সেইখিনি গান এটা প্লে কৰি লওঁ। ঠিক আছে, আজি আমাৰ মাজত আছে আমাৰ আজিৰ গেষ্ট প্যারামেডিক ইনষ্ট্ৰাক্টৰ ডক্টৰ অৰিন্দম দেৱ। 93.5 ৰেড এফএম বজাতে ৰহক।